قل لمن ما في السماوات والأرض قل لله كتب على نفسه الرحمة ليجمعنكم إلى يوم القيامة لا ريب فيه الذين خسروا أنفسهم فهم لا يؤمنون
كوا আকাশ মণ্ডল আৰু পৃথিৱীত যি যি আছে সেয়া কাৰ? তুমি কোৱা আল্লাহৰেই। তেওঁ দয়াক নিজৰ ওপৰত কৰ্তব্য হিচাপে লিখি লৈছে। কিয়ামতৰ দিনা তেওঁ নিশ্চয় তোমালোকক একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যিসকলে নিজেই নিজৰ ক্ষতি কৰিছে সিহঁতে ইমান পোষণ নকৰিব।